এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ উজনি অসমৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। নগাঁও জিলাৰ হয়বৰগাঁও ৰেল ষ্টেচনৰ লগতে দেশৰ মুঠ 103টা ৰেল ষ্টেচনক আজি অমৃত ষ্টেচনলৈ উন্নীত কৰা হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেল ব্যৱস্থাৰে ষ্টেচনকেইটা মুকলি কৰিব। এই উপলক্ষে হয়বৰগাঁও ৰেল ষ্টেচনত আয়োজিত অনুষ্ঠানত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই অংশগ্ৰহণ কৰিব। অনুষ্ঠানত ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ, কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকিব। উল্লেখযোগ্য যে 1887 চনতে স্থাপিত হয়বৰগাঁও ষ্টেচনটো অমৃত ভাৰত ষ্টেচন আঁচনিৰ অধীনত আধুনিক ৰূপত সজাই তোলা হৈছে। অমৃত ভাৰত ষ্টেচনসমূহত দুয়োফালৰ পৰা যাত্ৰী প্ৰৱেশৰ সুবিধা, যাত্ৰীৰ বাবে পদসেতু, দিব্যাংগৰ বাবে উপযোগী সা সুবিধা, বিনামূলীয়া ৱাই ফাইৰ সুবিধাৰ লগতে ষ্টেচনসমূহত শ্বপিং মল আৰু ইণ্টাৰনেট কেফেৰ সুবিধা থাকিব। তদুপৰি নতুনকৈ নিৰ্মাণ কৰা ষ্টেচনসমূহত স্থানীয় সংস্কৃতি প্ৰতিফলিত হোৱাকৈ বিভিন্ন প্ৰতিকৃতি আৰু আলোকচিত্ৰৰ সমাহাৰ ঘটিব। ৰাজ্যত সংগীত উৎসৱ, পৰ্যটন, অৰ্থনীতি গঢ়াৰ বাবে উন্নতমানৰ সংগীতানুষ্ঠান আয়োজনৰ স্থানসমূহ বিশ্বমানৰ পোহৰ আৰু শব্দ প্ৰযুক্তিৰ সৈতে বিকশাই তুলিবলৈ কালি অসম মন্ত্ৰীসভাৰ বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰে। ৰাজ্যৰ সৌৰশক্তি উৎপাদনৰ সম্ভাৱনা সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰিবলৈ অসম সৌৰশক্তি উৎপাদন প্ৰচাৰ নীতি 2025 মন্ত্ৰীসভাই অনুমোদন জনায়। সেই অনুসৰি 2030 চনৰ ভিতৰত 3,500 মেগাৱাট সৌৰশক্তি উৎপাদন তথা ৰাজ্যত ব্যক্তিগত আৰু ৰাজহুৱা বিনিয়োগক আকৰ্ষণ কৰি প্ৰায় 15,000 সৃষ্টি কৰাৰ লক্ষ্য লোৱা হৈছে। কালিৰ বৈঠকতে লাচিত বৰফুকন আৰক্ষী একাডেমীৰ উন্নয়নৰ দ্বিতীয় পৰ্যায়ৰ বাবে 229,41,00,000 টকা ব্যয়ৰ প্ৰশাসনিক অনুমোদন জনায়। দুবছৰৰ ভিতৰত দ্বিতীয় পৰ্যায়ৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। ডিব্ৰুগড়ক দ্বিতীয় ৰাজধানী ৰূপ দিয়াৰ বাবে চহৰখনত নতুন বিধায়নী পৰিসৰ আৰু বিধায়ক আৱাস নিৰ্মাণৰ বাবে মন্ত্ৰীসভাই 284,03,00,000 টকা আবণ্টনত অনুমোদন জনায়। বৈঠকত মন্ত্ৰীসভাই ডিব্ৰুগড়ৰ খনিকৰ ষ্টেডিয়ামৰ আসনৰ সংখ্যা 5,000ৰ পৰা 35,000লৈ বৃদ্ধি কৰি ইয়াক ৰাজ্যৰ সৰ্ববৃহৎ ষ্টেডিয়ামৰূপে গঢ়ি তোলাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। খনিকৰ ক্ৰীড়া পৰিসৰ উন্নীতকৰণৰ বাবে মন্ত্ৰীসভাই 209,13,00,000 টকাৰ আবণ্টনতো অনুমোদন জনায়। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ অধীনৰ 47,306 হেক্টৰ অঞ্চলৰ চূড়ান্ত অধিসূচনা প্ৰস্তাৱত মন্ত্ৰীসভাই অনুমোদন জনায়। এই সম্প্ৰসাৰণৰ অধীনত গোপালঝাৰণী, গুণাইটাপু, থুটেত চাপৰি, জবৰে, বালিগাঁও, বিশ্বনাথ ঘাট, উমাতুমণি, গাখীৰ খাইটি, শিলঘাট আৰু হাতীমুৰা গাঁওসমূহ অন্তৰ্ভুক্তিৰ আওতাৰ বাহিৰত ৰখা হৈছে। বৈঠকৰ সিদ্ধান্ত অনুসৰি অসম চাহ কোম্পানী লিমিটেডৰ চাহ শ্ৰমিকৰ বাবে অহা 1 অক্টোবৰৰ পৰা দৈনিক মজুৰি 220 টকাৰ পৰা 250 টকালৈ বৃদ্ধি কৰাৰ কথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে 115 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ঢলা শদিয়া দলঙৰ পৰা তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৰ শান্তিপুৰ চকীলৈ পথছোৱা বিকশাই তুলিব। ৰাজ্যৰ লোক নিৰ্মাণ বিভাগে ৰূপায়ণ কৰিবলগীয়া এই প্ৰকল্পৰ বাবে 40,09,00,000 টকা ব্যয় হ'ব বুলি অনুমান কৰা হৈছে। লোক নিৰ্মাণ বিভাগে 290 দিনৰ ভিতৰত এই কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ অনুমোদনৰ পাছত লোক নিৰ্মাণ বিভাগৰ ৰাষ্ট্ৰীয় ঘাইপথ শাখাই এই পথছোৱা নিৰ্মাণৰ বাবে নিবিদা আহ্বান কৰিছে। ৰাজ্য চৰকাৰে বাৰিষা কালৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি বানৰ আগতীয়া প্ৰস্তুতিৰ অংশ হিচাপে 35খন জিলা আৰু 39খন সমজিলাৰ বাবে 100 কোটি টকা মোকলাই দিছে। ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই কালি সাংবাদিকৰ আগত এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে বান প্ৰস্তুতি সন্দৰ্ভত ইতিমধ্যে কেইবাখনো বৈঠক অনুষ্ঠিত হৈছে আৰু সম্ভাৱ্য বান পৰিস্থিতিৰ সন্মুখীন হোৱাৰ বাবে ল'বলগীয়া ব্যৱস্থা সম্পৰ্কে জিলা আয়ুক্তসকলক যাৱতীয় নিৰ্দেশনা দিয়া হৈছে। তেওঁ কয় যে মোকলাই দিয়া ধনৰাশিৰে বিষয়াসকলে বান সুৰক্ষাৰ কাম আৰম্ভ কৰিব পাৰিব আৰু সাহায্য সামগ্ৰী বিতৰণৰ বাবে সাজু হ'ব পাৰিব। জিলাসমূহ সম্ভাৱ্য বান পৰিস্থিতিলৈ সতৰ্ক কৰি দিয়া হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ অগৰাতলী বনাঞ্চলত কালি বন আৰক্ষীৰ গুলীত এজন চোৰাং চিকাৰীৰ মৃত্যু হৈছে। বনাঞ্চলখনৰ দুৱামাৰী বন শিবিৰ এলেকাত চোৰাং চিকাৰীটোৰ মৃতদেহ উদ্ধাৰ হয়। চোৰাং চিকাৰীটোৰ পৰা আৰক্ষীয়ে এটা ৰাইফল উদ্ধাৰ কৰে। ঘটনা সন্দৰ্ভত বন বিভাগ আৰু আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। প্ৰকৃতি সংৰক্ষণ আৰু নাৰী সবলীকৰণৰ লক্ষ্যৰে শিলচৰ চহৰত কালি ৱমেন ফৰ ট্ৰিজ শীৰ্ষক অভিনৱ সেউজ অভিযান আৰম্ভ হৈছে। কেন্দ্ৰীয় গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ অধীনত অটল মিছন ফৰ ৰিজুভেনেশ্যন এণ্ড আৰ্বান ট্ৰান্সফৰ্মেশ্যন আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ যৌথ প্ৰচেষ্টাত শিলচৰ চহৰত এই কাৰ্যসূচী অনুষ্ঠিত হয়। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।